Ella, Akakmani. Battery khoite moi jinti rani deka. Etiar ghai ghai battery khomu hul. Rastrapati Srimati Draupadi Murmue, Durga Puja upolokhe Bharat aru bidekhot bokhobak kora bharatiya lokokolole shubhechha gyapon korise. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাষ্ট্ৰ নিৰ্মাণত আগবঢ়োৱা অৱদানৰ বাবে সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক সম্বৰ্ধনা জনায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক পুনৰ স্থাপনৰ পদক্ষেপ হিচাপে কালি নিউয়ৰ্কত কানাডাৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে গংগাৰ সংৰক্ষণ কেৱল পৰিৱেশৰ সংৰক্ষণেই নহয় বৰং ই ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, বিশ্বাস আৰু লাখ লাখ মানুহৰ জীৱন ৰেখাৰ সৈতে জড়িত বুলি প্ৰকাশ কৰে। আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আজি ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলখন ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দুৰ্গা পূজা উপলক্ষে ভাৰত আৰু বিদেশত বসবাস কৰা ভাৰতীয় লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাযোগে শ্ৰীমতী মুৰ্মুৱে কয় যে দুৰ্গা পূজা সংস্কৃতি, বিকাশ আৰু আধ্যাত্মিকতাৰ প্ৰতীক। তেওঁ কয় যে দুৰ্গাৰ নটা ৰূপে সত্য, ন্যায় আৰু মমতাৰে আগবাঢ়ি যাবলৈ আমাক সাহস দিয়ে। এই উৎসৱে সমতা, সহনশীলতা আৰু প্ৰেমৰ মনোভাৱক প্ৰতিফলিত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে নাৰীৰ প্ৰতি সন্মান সুনিশ্চিত কৰাৰ লগতে তেওঁলোকৰ স্থান অক্ষুণ্ণ ৰখাৰ বাবে সকলো প্ৰয়াস কৰাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিবলৈ নাগৰিকসকলক আহ্বান জনায়। তেওঁ লগতে সকলোকে প্ৰজ্ঞা আৰু সাহস প্ৰদান কৰিবলৈ আৰু সুখ আৰু সমৃদ্ধিৰ আশীৰ্বাদ দিবলৈ মা দুৰ্গাক প্ৰাৰ্থনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৱসৰ গ্ৰহণৰ পাছতো ৰাষ্ট্ৰ নিৰ্মাণত আগবঢ়োৱা অৱদানৰ বাবে সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক সম্বৰ্ধনা জনায়। নতুন দিল্লীত কালি বিকশিত ভাৰত আৰু প্ৰাক্তন সৈনিকৰ কল্যাণ শীৰ্ষক প্ৰথমখন ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্ৰীসিঙে কয় যে প্ৰাক্তন সৈনিকসকলে কেৱল সীমান্তৰ সুৰক্ষা দিয়াই নহয় ৰাষ্ট্ৰৰ প্ৰতি সেৱাৰ মনোভাৱৰ জৰিয়তে পৰৱৰ্তী প্ৰজন্মৰ বাবেও এক প্ৰেৰণা হৈ পৰিছে। চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান আৰু চীফ অব আৰ্মি ষ্টাফ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়েও এই অনুষ্ঠানত উপস্থিত আছিল। দুদিনীয়া এই ৰাষ্ট্ৰীয় সন্মিলন প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত প্ৰাক্তন সৈনিক কল্যাণ বিভাগে অনুষ্ঠিত কৰিছে। এই সন্মিলনৰ লক্ষ্য হৈছে দেশৰ প্ৰবীণ সৈনিকসকলৰ কল্যাণ আৰু তেওঁলোকৰ সৈতে পুনৰ একত্ৰীকৰণ কৰাৰ বাবে দেশজুৰি চলি থকা প্ৰচেষ্টা শক্তিশালী কৰা। অনুষ্ঠানত দেশৰ সৈনিক পৰিষদসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক পুনৰ স্থাপনৰ পদক্ষেপ হিচাপে কালি নিউয়ৰ্কত কানাডাৰ বৈদেশিক মন্ত্ৰী অনিতা আনন্দক সাক্ষাৎ কৰে। মন্ত্ৰী ডঃ জয়শংকৰে শেহতীয়াকৈ নিযুক্তি দিয়া উচ্চায়ুক্তৰ প্ৰতি শুভেচ্ছা জনাই কয় যে এয়া এক আদৰণীয় পদক্ষেপ। ডঃ জয়শংকৰৰ এই সাক্ষাৎ আছিল 80 সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ উচ্চ পৰ্যায়ৰ বৈঠকসমূহৰে অংশবিশেষ। এই বৈঠকৰ সুযোগতে মন্ত্ৰী ডঃ জয়শংকৰে দ্বিপাক্ষিক আৰু বহুপাক্ষিক কেইবাখনো বৈঠকত সক্ৰিয় অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মন্ত্ৰী জয়শংকৰে কেইবাগৰাকীও উচ্চ পৰ্যায়ৰ বিষয়াৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছ আৰু ছৌদি আৰবৰ বৈদেশিক মন্ত্ৰী ৰাজকুমাৰ ফেইজেল বিন ফাৰহানৰ সৈতেও আলোচনাত মিলিত হয়। বৈদেশিক মন্ত্ৰীগৰাকীয়ে এট দ্য হাৰ্ট অব ডেভেলপমেণ্ট, এইড, ট্ৰেড এণ্ড টেকনলজি শীৰ্ষক এখন আলোচনাচক্ৰতো ভাগ লয়। পৰিৱৰ্তিত বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী ডঃ জয়শংকৰে কয় যে প্ৰযুক্তি, বহুমেৰুকৰণ, আত্মনিৰ্ভৰশীলতা, দক্ষিণ দক্ষিণৰ সহযোগিতা আদিসমূহ একেটা বিষয়ৰে অংশ যিয়ে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব পাৰে। উল্লেখযোগ্য যে নিউয়ৰ্কত অনুষ্ঠিত 80 সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে বৃহত্তৰ স্বাৰ্থ ৰক্ষাৰ খাতিৰত ভাৰতে সদায় দায়বদ্ধতাৰে কাম কৰি যাব বুলিও প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটীযোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক চেণ্ডেলত AR News_GHY আৰু ইনষ্টাগ্ৰামত AR News_গুৱাহাটী ফলো কৰিব পাৰে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে কয় যে গংগাৰ সংৰক্ষণ কেৱল পৰিৱেশৰ সংৰক্ষণেই নহয় বৰং ই ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, বিশ্বাস আৰু লাখ লাখ মানুহৰ জীৱন ৰেখাৰ সৈতে জড়িত। নতুন দিল্লীত কালি গংগা পুনৰুজ্জীৱিতকৰণ সম্পৰ্কীয় সবলীকৰণ টাস্কফৰ্চৰ ষষ্ঠদশ বৈঠকত অধ্যক্ষতা কৰি শ্ৰীপাটিলে এইদৰে কয়। এই ক্ষেত্ৰত লাভ কৰা সাফল্যত সন্তুষ্টি প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টাস্কফৰ্চে বিগত এটা বছৰত গ্ৰহণ কৰা কাৰ্যসূচীয়ে 80% সমস্যা সফলভাৱে সমাধান কৰা বুলি উল্লেখ কৰে। তেওঁ কয় যে এই কাৰ্যাৱলীসমূহে গংগা পুনৰুজ্জীৱিতকৰণৰ বাবে শক্তিশালী ভেটি স্থাপন কৰাৰ লগতে গংগা আৰু ইয়াৰ উপনৈসমূহৰ বাবে এটা সামগ্ৰিক পৰিকাঠামো সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশ আৰু বিহাৰৰ জলাশয়ৰ পৰিস্থিতিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে বুলি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াত 282 আৰু 387 জলাশয়ৰ মূল্যায়ন কৰা হৈছে আৰু ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ 40 আৰু বিহাৰৰ 19 উচ্চ অগ্ৰাধিকাৰ হিচাপে চিনাক্ত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে অধিসূচনা জাৰি কৰি এই 59টা জলাশয়ক আইনী সুৰক্ষা প্ৰদান কৰিবলৈ দুয়োখন ৰাজ্যকে আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গংগা অৱবাহিকাৰ সকলো ৰাজ্যকে কেন্দ্ৰীয় জল আয়োগৰ সকলো নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ আহান জনাই কয় যে স্পৰ্শকাতৰ অঞ্চলসমূহৰ কাৰ্যকলাপ নিয়ন্ত্ৰণৰ বাবে এনে নিৰ্দেশনা অতি জৰুৰী। এই বৈঠকত অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিভিন্ন মন্ত্ৰালয়ৰ মুখ্য অংশীদাৰসকল উপস্থিত থাকে। বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰীয়ে নতুন দিল্লীত কালি ভূটানৰ বৈদেশিক সচিব ওম পেমা চাদেনৰ সৈতে বৈঠকত মিলিত হয়। বৈদেশিক মন্ত্ৰালয়ে এটা বিবৃতিযোগে জনায় যে দুয়োপক্ষই দ্বিপাক্ষিক যোগাযোগ আৰু সহযোগিতাৰ ক্ষেত্ৰখনত লাভ কৰা অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰত আৰু ভূটানৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে এখন আন্তঃ চৰকাৰী বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিখনত কোকৰাঝাৰ আৰু গেলেফু তথা বানাৰহাট আৰু চামছেৰ সংযোগ সীমা অতিক্ৰম কৰি ৰেল সংযোগ স্থাপনৰ বিষয়ে পৰিকল্পনা কৰা হয়। এই আঁচনি হৈছে দুয়োখন দেশৰ মাজত সংযোগ বৃদ্ধিৰ বাবে কৰা প্ৰচেষ্টাৰ অংশবিশেষ। দুয়োগৰাকী নেতাই ভাৰত ভূটান অংশীদাৰিত্ব বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত বৃহৎ মাইলৰ খুঁটি হিচাপে পৰিগণিত হোৱা 1020 মেগাৱাট সম্পন্ন পুনত চাংচু জলবিদ্যুৎ প্ৰকল্পৰ 6 ইউনিটৰ সফল কাৰ্যাৱলীক প্ৰশংসা কৰে। হাংগেৰীত কালি অনুষ্ঠিত বিকশিত ভাৰত দৌৰ কাৰ্যসূচীত স্বেচ্ছাসেৱক জনগোষ্ঠীয় সংগঠনসমূহকে ধৰি 100 অধিক দৌৰবিদে অংশ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিগত সময়ত আন্তঃগাঁথনি, স্বাস্থ্য, প্ৰযুক্তি আৰু শিক্ষাখণ্ডত লাভ কৰা উল্লেখনীয় অগ্ৰগতি আৰু বহনক্ষম উন্নয়নৰ ধাৰাক প্ৰতিফলিত কৰাৰ উদ্দেশ্যে এই দৌৰ কাৰ্যসূচী অনুষ্ঠিত হয়। বুদাপেষ্টত থকা ভাৰতীয় দূতাবাসে মাই ভাৰত কাৰ্যসূচীৰ অধীনত হাংগেৰীৰ ক্ৰীড়া বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহযোগত এই দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰে। ভাৰতীয় দূতাবাসে জনোৱা মতে এই কাৰ্যসূচীৰ জৰিয়তে ভাৰতে সেৱা, সুস্বাস্থ্য আৰু বহনক্ষম উন্নয়নৰ দিশত লাভ কৰা উল্লেখযোগ্য সফলতাৰ অংশ হিচাপে বিশ্বৰ 150 আন্তঃৰাষ্ট্ৰীয় স্থানত ইয়াক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ লক্ষ্যক সফল কৰি তুলিবলৈ যোৱা 17 ছেপ্টেম্বৰৰ পৰা অহা 2 অক্টোবৰলৈ আয়োজন কৰা সেৱা পৰ্বৰ অংশ হিচাপে বুদাপেষ্টত থকা ভাৰতীয় সম্প্ৰদায়ে এই দৌৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই কাৰ্যসূচীৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে 2047 ভাৰতক বিশ্বৰ উন্নত দেশসমূহৰ এখন ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়। গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত আজি ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। উদ্বোধনী খেলখনত ভাৰতৰ মহিলা ক্ৰিকেট দলটো শ্ৰীলংকাৰ মুখামুখি হ'ব। খেলখন বিয়লি 3 বজাৰ পৰা আৰম্ভ হ'ব। উল্লেখযোগ্য যে ভাৰতীয় মহিলা দলটোৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ খিতাপ লাভৰ বাবে 47 বছৰীয়া অপেক্ষাৰ অন্ত পেলাবলৈ চেষ্টা কৰিব। মহিলা বিশ্বকাপ 2025-50 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্টৰ ত্ৰয়োদশ সংস্কৰণ আৰু ইয়াত অষ্ট্ৰেলিয়া, ইংলেণ্ড, ভাৰত, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, বাংলাদেশ আৰু পাকিস্তানে অংশগ্ৰহণ কৰিছে। এই দলসমূহে ভাৰতৰ 4টা আৰু কলম্বোৰ 1টা স্থানত ৰাউণ্ড ৰবীন পৰ্যায়ত 28খন লীগ মেচত অংশগ্ৰহণ কৰিব। ভাৰত আৰু পাকিস্তানৰ মাজৰ বহু প্ৰত্যাশিত খেলখন অহা 5 অক্টোবৰত কলম্বোত অনুষ্ঠিত হ'ব। আজি উদ্বোধনী অনুষ্ঠানৰ 40 মিনিট সময় সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ সন্মানাৰ্থে উৎসৰ্গিত হ'ব বুলি BCCIয়ে সদৰি কৰিছে। ইপিনে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া খেলখনৰ বাবে আজি যান বাহন চলাচলৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰীৰ যান বাহন শাখাই বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দুৰ্গা পূজা উপলক্ষে ভাৰত আৰু বিদেশত বসবাস কৰা ভাৰতীয় লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক পুনৰ স্থাপনৰ পদক্ষেপ হিচাপে কালি নিউয়ৰ্কত কানাডাৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰে। আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আজি ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলখন ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 মিনিটত।